আকাশবাণী। বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাকৰি ঘটনাৰ পৃথিৱীসকলক শ্ৰদ্ধাৰে কৰিছে, প্ৰধানমন্ত্ৰীয়ে কাইলৈ বেংগালুৰুত পতাকা জোকাৰি তিনিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব, দেশৰ প্ৰতিৰক্ষা ৰপ্তানি বিগত বৰ্ষত 23,000 কোটি টকা হয় আৰু অনাগত 3 বছৰৰ ভিতৰত ইয়াৰ পৰিমাণ দুগুণ হোৱাৰ সম্ভাৱনা আছে, দেশজুৰি আজি ভাতৃভগ্নীৰ পবিত্ৰ বন্ধনৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হয় আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি কোকৰাঝাৰত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত অসমৰ বড়োলেণ্ড এফ চি এ পাঞ্জাব এফ চিক 1-0 পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাকৰি ঘটনাৰ বিপ্লৱীসকলক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে 100 বছৰ পূৰ্বে আজিৰ এই দিনটোত ঔপনিৱেশিক ইংৰাজ শাসনৰ বিৰুদ্ধে দেশপ্ৰেমী ভাৰতীয়সকলৰ সাহসক প্ৰতিফলিত কৰে। তেওঁ কয় যে জনসাধাৰণৰ ধনৰাশি ঔপনিৱেশিক সাম্ৰাজ্য বিস্তাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা কাৰ্যত জনসাধাৰণ ক্ষুণ্ণ হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে সেই ঘটনাৰ লগত জড়িত সাহসী লোকসকলক দেশবাসীয়ে সদায় স্মৰণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে দেশৰ স্বাধীনতা সংগ্ৰামত কাকৰি ৰেল ঘটনাটো সাহস, আত্মত্যাগ আৰু দেশপ্ৰেমৰ প্ৰতীক হিচাপে চিহ্নিত হৈ ৰৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে 1925 চনৰ 9 আগষ্টত ৰামপ্ৰসাদ বিস্মিলি, চন্দ্ৰশেখৰ আজাদ আৰু আস্তাকুল্লা খান একত্ৰিত হৈ ব্ৰিটিছৰ লুণ্ঠন ৰাজৰ বিৰুদ্ধে বিপ্লৱৰ গুৰি ধৰি ব্ৰিটিছ সাম্ৰাজ্যত কঁপনি তুলিছিল। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে সমগ্ৰ দেশে এই বীৰ আৰু সাহসী যোদ্ধাসকলৰ প্ৰতি সদায় ঋণী হৈ থাকিব। 1925 চনৰ আজিৰ দিনটোত কাকৰি ৰেলৱে ষ্টেচনৰ সমীপত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এই উল্লেখযোগ্য ঘটনাটো সংঘটিত হৈছিল। হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচনৰ বিপ্লৱীসকলে 8 নম্বৰ নামনি পোৱা ৰেলগাড়ীখন কাকৰি ষ্টেচনৰ সমীপত ৰখাই ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ কোষাগাৰৰ বাবে লৈ যোৱা বিশেষ দবাৰ পৰা ধনৰাশি লুণ্ঠন কৰিছিল। এওঁলোকৰ ভিতৰত ৰামপ্ৰসাদ বিস্মিলি, আস্তাকুল্লা খান, ঠাকুৰ ৰোশন সিং, ৰাজেন্দ্ৰনাথ লাহিৰী আৰু শচীন্দ্ৰনাথ সন্যাল অন্যতম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কৰ্ণাটকলৈ যাব। ভ্ৰমণকালত শ্ৰীমোদীয়ে বেংগালুৰুৰ কে এছ আৰ এছ ৰেল ষ্টেচনত 3খন বন্দে ভাৰত এক্সপ্ৰেছৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। এই ৰেলগাড়ীকেইখন বাংগালুৰু বেলাগাবি, অমৃতসৰৰ পৰা শ্ৰীমাতা বৈষ্ণদেৱী কাট্ৰা আৰু নাগপুৰ পুনেৰ মাজত চলাচল কৰিব। ইয়াৰ পাছত শ্ৰীমোদীয়ে বাংগালুৰু মেট্ৰ য়েল্ল লাইন মুকলি কৰি মেট্ৰ ৰেল যোগে আৰ ভি ৰোডৰ পৰা ইলেক্ট্ৰনিক চিটি মেট্ৰ ষ্টেচনলৈ যাত্ৰা কৰিব। শ্ৰীমোদীয়ে লগতে বেংগালুৰুত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পাছত এখন ৰাজহুৱা সভাতো অংশ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে 15,610 কোটিৰ অধিক মূল্যৰ বেংগালুৰু মেট্ৰ'ৰ তৃতীয় পৰ্যায়ৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ অধীনত 31টা এলিভেটেড ষ্টেচনৰ সৈতে 44 কিলোমিটাৰ মেট্ৰ' ৰেলপথ নিৰ্মাণ কৰা হ'ব। উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইত কাকৰি ঘটনাটোৰ বাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সাহসী ঘটনাটোৱে দেশৰ নাগৰিকসকলক অনুপ্ৰাণিত কৰি আছে বুলি প্ৰকাশ কৰিছে। বিপ্লৱীসকলৰ সাহস, আত্মবলিদান আৰু দেশপ্ৰেমে আমাক সদায় ৰাষ্ট্ৰ প্ৰথম নীতিৰে কাম কৰি যাবলৈ উদ্বুদ্ধ কৰি যাব। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত চেহগালে আজি লক্ষ্ণৌৰ ককোৰা আৰ্ট গেলাৰীত এখন ঐতিহাসিক প্ৰদৰ্শনী মুকলি কৰে। কাকৰি ৰেল ঘটনাটোৰ 100 বৰ্ষ হোৱা উপলক্ষে বিভিন্ন গুৰুত্বপূৰ্ণ দুৰ্লভ আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছে। দেশৰ প্ৰতিৰক্ষা ৰপ্তানি বিগত বৰ্ষত 23,000 কোটি টকা হয় আৰু অনাগত 3 বছৰৰ ভিতৰত ইয়াৰ পৰিমাণ দুগুণ হ'ব বুলি আশা কৰা হৈছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব তথা উন্নত প্ৰযুক্তিৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ ডঃ সমীৰ কামাতে এই কথা অৱগত কৰিছে। উন্নত প্ৰযুক্তিৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ 4ৰ্থ সমাৱৰ্তনত অংশ লোৱাৰ পাছত আজি পুনেত এখন সংবাদমেলত তেওঁ এই কথা প্ৰকাশ কৰে। ডঃ কামাতে কয় যে ভাৰতৰ প্ৰতিৰক্ষাৰ সা সামগ্ৰী মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ দেশসমূহত অধিক চাহিদা আছে। ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ এটা ক্ষুদ্ৰ সংস্কৰণৰ বিকাশৰ কাম অব্যাহত থকাৰ লগতে জোৰাৱৰ লঘু যুদ্ধ টেংকৰ নিৰ্মাণৰ কামো তীব্ৰগতিত অব্যাহত আছে। সমাৱৰ্তনত অংশ লৈ তেওঁ কয় যে সিন্দুৰ অভিযানত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ডি আৰ ডি অই থলুৱাভাৱে বিকশাই তোলা ক্ষেপণাস্ত্ৰ, অস্ত্ৰ শস্ত্ৰ আৰু আন সা সঁজুলি ব্যৱহাৰ কৰাটো উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। দেশ ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠিবলৈ প্ৰতিৰক্ষা উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ সহযোগত 15টা উৎকৃষ্ট কেন্দ্ৰ নিৰ্মাণ কৰি থকা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বায়ুসেনাৰ মুৰববী এয়াৰ চীফ মাৰ্শাল এ পি সিঙে কৈছে যে সিন্ধুৰ অভিযানত ভাৰতে পাকিস্তানৰ 5খন যুঁজাৰু বিমান ভূপতিত কৰে। বেংগালুৰুত আজি 16 সংখ্যক এল এম কাট্ৰে বক্তৃতানুষ্ঠানত অংশ লৈ তেওঁ কয় যে ভাৰতে পাকিস্তান বিমান বাহিনীৰ 5খন যুঁজাৰু বিমানৰ লগতে উন্নত প্ৰযুক্তিৰ আন এখন বিমান ভূপতিত কৰে। বায়ুসেনাৰ মুৰববীগৰাকীয়ে কয় যে ভাৰতৰ S-400 বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই উল্লেখনীয় কাৰ্য কৰে। দেশজুৰি আজি ভাতৃ আৰু ভগ্নীৰ মাজৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হৈছে। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰং বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰে। বিনিময়ত ভাতৃসকলেও ভগ্নীৰ সুৰক্ষাৰ পণ লয় আৰু উপহাৰ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাখী বন্ধন উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাত কয় যে পবিত্ৰ উৎসৱে সমাজত একতা আৰু সম্প্ৰীতিৰ এনাজৰি সুদৃঢ় কৰে আৰু ভাতৃ ভগ্নীৰ মাজত স্নেহ আৰু বিশ্বাসৰ অনন্য বান্ধোনক প্ৰতিফলিত কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে এই উৎসৱ মানৱীয় প্ৰমূল্য আৰু দেশৰ চহকী সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰাৰ উপলক্ষ। ৰাখী বন্ধনে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকৰ প্ৰতি সন্মানৰ সংকল্প আদিক সুদৃঢ় কৰে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিগৰাকী মহিলাই নিৰাপদ অনুভৱ কৰিব পৰা আৰু ৰাষ্ট্ৰৰ বিকাশত অৰিহণা যোগাব পৰা এখন সমৃদ্ধিশালী দেশ গঢ়ি তোলাৰ বাবে সকলোকে আহ্বান জনায়। আজি শাওনৰ পবিত্ৰ ৰাখী পূৰ্ণিমা আৰু এই দিনটোতে উদযাপিত বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে সংস্কৃত হৈছে অনন্ত জ্ঞানৰ উৎস আৰু সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ বিচাৰি পোৱা যায়। বিগত দশকত সংস্কৃতক জনপ্ৰিয় কৰি তুলিবলৈ চৰকাৰে বিভিন্ন কাম সম্পাদন কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে চৰকাৰে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়সমূহৰ উপৰি সংস্কৃত শিক্ষণ কেন্দ্ৰ স্থাপন, সংস্কৃত পণ্ডিত গৱেষকলৈ সাহায্য প্ৰদান আৰু সংস্কৃত পুথিসমূহ ডিজিটেল কৰাৰ বাবে জ্ঞান ভাৰতম অভিযান আৰম্ভ কৰিছে। 2024-25 বিত্তীয় বৰ্ষত দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 1,51,000 কোটি টকা হৈছে। এই পৰিমাণ যোৱা বছৰৰ 1,27,000 কোটি টকাতকৈ 18% অধিক। এই সাফল্যক প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াক প্ৰতিৰক্ষা ঔদ্যোগিক আধাৰৰ সবলীকৰণৰ স্পষ্ট সংকেত বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই সাফল্যৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উৎপাদন বিভাগ আৰু সংশ্লিষ্ট অন্য পক্ষসমূহৰ শলাগ লৈছে। কেনিয়াৰ দক্ষিণ পশ্চিম প্ৰান্তত আজি এটা অন্ত্যেষ্টিক্ৰিয়াৰ পৰা শোকাৰ্তসকল ঘৰলৈ গৈ যোৱা এখন বাছ দুৰ্ঘটনাত পতিত হৈ কমেও 25 জন লোকৰ মৃত্যু হৈছে। কাকামেগা চহৰৰ পৰা কিছুমু চহৰলৈ যাত্ৰা কৰা বাছখন নিয়ন্ত্ৰণ হেৰুৱাই গাঁতত পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি নিয়ানজা প্ৰদেশৰ এজন আঞ্চলিক ট্ৰেফিক বিষয়াই জানিবলৈ দিছে। কেনিয়াৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি দুৰ্ঘটনাত 10গৰাকী মহিলা, 10গৰাকী পুৰুষৰ লগতে 1গৰাকী যুৱতীৰ ঘটনাস্থলীতে মৃত্যু হয়। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত অসমৰ বড়োলেণ্ড এফ চিয়ে পাঞ্জাব এফ চিক 1-0 পৰাস্ত কৰি বৃহৎ অঘটন ঘটায়। খেলখনৰ 69 মিনিটত কৰ্ণাৰ কিকৰ বল হেডেৰে ৰবিনছনে নিৰ্ণায়ক গলটো দিয়ে। বড়োলেণ্ড এফ চিয়ে এই জয়েৰে প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰাখিছে। কোকৰাঝাৰ দলটোৱে লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেল ড্ৰ খেলিলেও কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব। 20 বছৰ অনূৰ্ধ সপ্তম এছীয় ৰাগবী প্ৰতিযোগিতা আজিৰে পৰা বিহাৰত আৰম্ভ হৈছে। ৰাজগীৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰকল্পত উদ্বোধনী খেল অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ পুৰুষৰ প্ৰথমখন খেলত শ্ৰীলংকাই হংকঙক পৰাস্ত কৰে। পুৰুষ শাখাত ভাৰতে বিজয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাকৰী ঘটনাৰ বিপ্লৱীসকলক শ্ৰদ্ধাৰে সোঁৱৰিছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ বেংগালুৰুত পতাকা জোকাৰি 3খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। দেশৰ প্ৰতিৰক্ষা ৰপ্তানি বিগত বৰ্ষত 23,000 কোটি টকা হয় আৰু অনাগত 3 বছৰৰ ভিতৰত ইয়াৰ পৰিমাণ দুগুণ হোৱাৰ সম্ভাৱনা আছে। দেশজুৰি আজি ভাতৃ ভগ্নীৰ মাজত পবিত্ৰ বন্ধনৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হয় আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কোকৰাঝাৰত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত অসমৰ বড়োলেণ্ড এফ চিয়ে পাঞ্জাব এফ চিক 1-0 পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই।